বিচাৰকৰ্তা বিলাক এক অধ্যায়। কনানিয়াসকলৰ সৈতে ইজৰাইলৰ যুদ্ধ। যীশুৰ মৃত্যুৰ পাছত ইজৰাইলৰ সন্তানসকলে যীহুৱাক সুধিলে, কনানিয়াসকলৰ বিপক্ষে আমি যেতিয়া যুদ্ধ কৰিবলৈ উপত্যকাৰ ওপৰলৈ যাম, তেতিয়া আমাৰ হৈ যুদ্ধ কৰিবলৈ কোনে প্ৰথমে তেওঁলোকক আক্ৰমণ কৰিব? উত্তৰত যীহুৱাই ক'লে, প্ৰথমে যিহুদা ফৈদৰ লোকসকল যাব। চোৱা, মই তেওঁলোকৰ হাততেই এই দেশ সমৰ্পণ কৰিলোঁ। এই কথা শুনাৰ পাছত যিহুদাৰ বংশৰ লোকসকলে গৈ ছিমিয়ন ফৈদৰ তেওঁলোকৰ ভাইসকলক ক'লে, যি ঠাই আমাৰ ভাগত পৰিছে সেই অঞ্চলত থকা কনানিয়াসকলৰ অহিতে যুদ্ধ কৰিবৰ বাবে তোমালোকো আমাৰ সৈতে আহা, তেতিয়া আমি একেলগে মিলি যুদ্ধ কৰিব পাৰিম, আৰু পাছত সেইদৰে আমিও তোমালোকৰ অঞ্চল দখল কৰিবৰ বাবে তোমালোকৰ লগত যুদ্ধলৈ যাম। তেতিয়া ছিমিয়ন ফৈদৰ লোকসকল তেওঁলোকৰ লগত গ'ল, যিহুদা বংশৰ লোকসকলৰ ওপৰলৈ উঠি গৈ আক্ৰমণ কৰাত যীহুৱাই কনানিয়া আৰু পৰজীয়াসকলৰ ওপৰত তেওঁলোকক জয়ী কৰিলে। তেওঁলোকৰ 10,000 সৈন্যক তেওঁলোকে বেজক অঞ্চলত বধ কৰিলে। বেজকত তেওঁলোকে অদুনি বেজকক দেখা পাই তেওঁৰ সৈতে যুদ্ধ কৰিলে আৰু কনানিয়া ও পৰজীয়াসকলক পৰাস্ত কৰিলে। কিন্তু অদুনি বেজক যেতিয়া পলাই গৈছিল, তেতিয়া তেওঁলোকে পাছে পাছে খেদি গৈ তেওঁক ধৰি তেওঁৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলালে। তাতে অদুনি বেজকে ক'লে, মই 70 ৰজাৰ হাত আৰু ভৰি বুঢ়া আঙুলি কাটি পেলাইছিলোঁ। তেওঁলোকে মোৰ মেজৰ তলৰ পৰা আহাৰ বুটলি খাইছিল। মই তেওঁলোকৰ প্ৰতি যেনে কাৰ্য কৰিলোঁ, ঈশ্বৰেও মোলৈ তেনে কৰিলে। পাছত তেওঁলোকে অদুনি বেজকক জিৰচালেমলৈ আনিলে আৰু তেওঁৰ সেই ঠাইতে মৃত্যু হ'ল। যিহুদা বংশৰ লোকসকলে জেৰুচালেম আক্ৰমণ কৰি সেই ঠাই অধিকাৰ কৰিলে। তেওঁলোকে তৰোৱালেৰে সকলোকে বধ কৰি নগৰখনত জুই লগাই দিলে। তাৰ পাছত তেওঁলোকে পাহাৰীয়া এলেকা নেগেভ আৰু পশ্চিমৰ নিম্নভূমিত বাস কৰা কনানিয়াসকলেৰে সৈতে যুদ্ধ কৰিবলৈ নামি গ'ল। তেওঁলোকে হিব্ৰুনৰ বাসিন্দা কনানিয়াসকলৰ বিৰুদ্ধে আগুৱাই গৈ চেচয়, অহিমন আৰু তলময়ক পৰাস্ত কৰিলে। হিব্ৰুনৰ আগৰ নাম আছিল কিৰিয়ত অব্ব। তাৰ পৰা তেওঁলোক দবিৰ চহৰৰ বিৰুদ্ধে আগবাঢ়ি গ'ল। দবিৰৰ পূৰ্বৰ নাম আছিল কিৰিয়ত চেফৰ। কালেবে কৈছিল, যিজনে কিৰিয়ত চেফৰক আক্ৰমণ কৰি অধিকাৰ কৰিব, মই মোৰ যি অক্সাক তেওঁৰে সৈতে বিয়া দিম। তাতে কালেবৰ ভায়েক অনজৰ সন্তান অতনিয়েলে দবিৰ অধিকাৰ কৰিলে, আৰু সেয়ে কালেবে নিজৰ জীয়েক অক্সাক অতনিয়েলে সৈতে বিয়া দিলে। অতনিয়েলৰ লগত অক্সা অহাৰ পাছতেই অক্সাই স্বামীক খাটিবলৈ ধৰিলে, যাতে তেওঁ তাইৰ বাপেকক তাইৰ কাৰণে এখন পথাৰ দিবলৈ অনুৰোধ কৰে। পাছত অক্সা যেতিয়া গাধৰ পিঠিৰ পৰা নামিল, কালেবে তাইক সুধিলে, তোমাক কি লাগে মাজনী? তাই উত্তৰ দিলে, দেউতা, আপুনি মোক এক আশীৰ্বাদ দিয়ক, কিয়নো আপুনি মোক নেগেভৰ ভূমি যেতিয়া দিছে, তেন্তে জলৰ নিজৰাবোৰো মোক দিয়ক। এই কথা শুনি কালেবে তাইক সেই ঠাই ওপৰৰ আৰু তল অংশত থকা নিজৰাবোৰ দিলে। মুচিৰ শহুৱেকৰ বংশৰ সন্তানসকল, যিসকল জাতিত কেনিয়া আছিল, তেওঁলোকে যিহুদাৰ লোকসকলৰ সৈতে খেজুৰ চহৰৰ পৰা অৰাদ এলেকাৰ ওচৰৰ নেগেভত থকা যিহুদাৰ লোকসকলে বসবাস কৰা মৰুভূমিলৈ তেওঁলোকে সৈতে বসবাস কৰিবলৈ উঠি গ'ল। যিহুদা বংশৰ লোকসকলে তেওঁলোকৰ ভাই ছিমিয়ন বংশৰ লোকসকলৰ লগত গৈ চফত চহৰৰ বাসিন্দা কনানিয়াসকলক আক্ৰমণ কৰিলে আৰু সেই চহৰ সম্পূৰ্ণকৈ বিনষ্ট কৰিলে। এই কাৰণতে সেই চহৰৰ নাম দিয়া হ'ল হমা। জিউদা বংশই গাজা, অস্কিলুন, ইক্ৰুন চহৰ আৰু তাৰ ওচৰৰ পাজৰৰ অঞ্চলসমূহ দখল কৰিলে। জিহুৱা জিহুদাৰ বংশৰ লোকসকলৰ সংগত আছিল। তেওঁলোকে পাহাৰীয়া এলেকাবোৰ দখল কৰি নিছিল, হয়, কিন্তু সমতল ভূমিৰ নিবাসীসকলক খেদাব পৰা নাছিল, কাৰণ তেওঁলোকৰ লোহাৰ ৰথ আছিল। মুচিৰ আজ্ঞা অনুসাৰে হিব্ৰুন চহৰৰ কালেবক দিয়া হ'ল। অনাকৰ তিনিটা পুতেকক কালেবে হিব্ৰুনৰ পৰা খেদাই দিলে। কিন্তু বিন্যামিন বংশৰ লোকসকলে জেৰুচালেমত বাস কৰা জিবুচিয়াসকলক উচ্ছেদ নকৰিলে। সেয়ে বিন্যামিন বংশৰ লগত জিবুচিয়াসকল আজিও তাত বসবাস কৰি আছে। যোচেফৰ বংশয়ো বৈত এল নগৰ আক্ৰমণ কৰিবলৈ গ'ল। জিহুৱা তেওঁলোকৰ সংগী আছিল। তেওঁলোকে বৈত এল নগৰখন ভালদৰে চাই চিতি আহিবলৈ মানুহ পঠালে। বৈতেলৰ আগৰ নাম আছিল লুজ। পাছত চোৰাংচোৰাসকলে সেই নগৰৰ পৰা এজন মানুহক বাহিৰলৈ ওলাই অহা দেখি তেওঁক ক'লে, অনুগ্ৰহ কৰি এই নগৰত সোমোৱাৰ পথটো আপুনি আমাক দেখুৱাই দিয়ক, আমি আপোনালৈ দয়ালু হ'ম। তেতিয়া তেওঁ লোকসকলক নগৰত সোমোৱা পথ দেখুৱাই দিয়াত তেওঁলোকে গৈ সেই নগৰ তৰোৱালেৰে আক্ৰমণ কৰিলে। কিন্তু সেই লোকজনক আৰু তেওঁ পৰিয়ালৰ সকলো লোকক ৰেহাই দিলে। তাৰ পাছত সেই মানুহজনে হিত্তিয়াসকলৰ দেশলৈ গৈ তাত এখন নগৰ সাজিলে আৰু তাৰ নাম লুজ ৰাখিলে। আজিলৈকে নগৰখন এই নামেৰে আছে। মনচিৰ বংশৰ লোকসকলে বৈচান, তানক, দূৰ, জিবলিয়াম, মগদুৰ চহৰৰ আৰু ইয়াৰ আশে পাশে থকা গাঁওবোৰৰ বাসিন্দাসকলক উচ্ছেদ নকৰিলে, কাৰণ কনানিয়াসকলে সেই ঠাইতে থাকিবলৈ মন দৃঢ় কৰিলে। পাছত ইজৰাইলীয়াসকল যেতিয়া শক্তিশালী হৈ উঠিল, তেতিয়া তেওঁলোকে সেই কনানিয়াসকলক তেওঁলোকৰ দাস হৈ কাম কৰিবলৈ বাধ্য কৰালে। কিন্তু তেওঁলোকক একেবাৰে খেদি নিদিলে। ইফ্ৰইমীয়ৰ বংশধৰসকলেও গেজৰৰ পৰা কনানিয়াসকলক বাহিৰ কৰি নিদিলে। সেয়ে তেওঁলোক গেজৰতে তেওঁলোকৰ মাজত বাস কৰি থাকিল। জবুলুন বংশৰ লোকসকলেও কিত্ৰুন আৰু নহলুলৰ পৰা কনানিয়াসকলক বাহিৰ কৰি নিদিলে। তাতে কনানিয়াসকল তেওঁলোকৰ মাজতে বাস কৰি থাকিল। কিন্তু জবুলুনৰ বংশধৰসকলে তেওঁলোকক দাসৰ কাম কৰিবলৈ বাধ্য কৰালে। আছেৰ বংশয়েও অক্কু, চিডুন, অহলাপ, অকজিব, হেলবা, অফিক আৰু ৰহুবৰ লোকসমূহক বাহিৰ নকৰিলে। তেওঁলোকে সেই ঠাইৰ বাসিন্দা কনানিয়াসকলৰ মাজতে বাস কৰিবলৈ ধৰিলে, কাৰণ তেওঁলোকে সেইসকলক বাহিৰ নকৰিলে। নপতালী বংশৰ লোকসকলে বৈত চেমছ আৰু বৈত অনাৰ্ট লোকসকলক বাহিৰ নকৰিলে আৰু তেওঁলোকে সেই ঠাই কনানিয়াসকলৰ মাজত বাস কৰিবলৈ ধৰিলে। বৈত চেমছ আৰু বৈত অনাৰ্ট বাসীক নপতালীসকলৰ বাবে কাম কৰিবলৈ বাধ্য কৰালে। ইমূৰীয়াসকলে দানৰ বংশধৰসকলক পাহাৰীয়া এলেকাতে আটক কৰি বসতি কৰিবলৈ বাধ্য কৰালে। তেওঁলোকক সমতল ভূমিলৈ নামি আহিব নিদিলে। ইমূৰীয়াসকলে হেৰছ পৰ্বত, অয়ালুন আৰু চালবিমত বাস কৰিবলৈ ধৰিলে। কিন্তু যোচেফৰ বংশৰ লোকসকলৰ সৈন্য শক্তিয়ে সেইবোৰ জয় কৰিলে আৰু ইমূৰীয়াসকলক তেওঁলোকৰ দাসৰ কাৰ্য কৰিবলৈ বাধ্য কৰালে। ইমূৰীয়াসকলৰ সীমা অগ্ৰিম গিৰিপথৰ পৰা চেলা পাৰ হৈ ওপৰৰ পৰ্বতীয়া অঞ্চললৈকে আছিল।